এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। 2027 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদ তৰি চলাচল কৰোৱা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়োৱা শিক্ষকসকল টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। 22 ছেপ্টেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ সামৰণি। বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ। বিগত 3 মাহত ৰাজ্যত 33% বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্যত প্ৰকাশ। আৰু অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন। বিভিন্ন জিলাত অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। 2027 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদ তৰি চলাচল কৰোৱা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা 27 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ মুম্বাইত হ'বলগীয়া ভাৰতীয় সামুদ্ৰিক সপ্তাহ 2025ৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীত আয়োজিত এটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। 250 কোটি টকা ব্যয় সাপেক্ষে কলকাতাত জাহাজ দুখন নিৰ্মাণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ লগতে বৰাক আৰু ব্ৰহ্মপুত্ৰত প্ৰায় 100খন মালবাহী জাহাজ চলাচল কৰোৱা হ'ব বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে জাৰ্মানীৰ আগশাৰীৰ পৰিবহণ কোম্পানী ৰেনাছ লজিষ্টিক প্ৰাইভেট লিমিটেডে বৰাক ব্ৰহ্মপুত্ৰ আৰু গংগাক লৈ অধ্যয়ন সম্পূৰ্ণ কৰিছে। এই অধ্যয়নত বৰাক ব্ৰহ্মপুত্ৰ আৰু গংগাত মালবাহী জাহাজ চলাচলৰ সুবিধা আছে বুলি প্ৰকাশ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই বছৰৰ পৰাই 3খন নদীত মালবাহী জাহাজ চলাচলৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2027ৰ ভিতৰত ব্ৰহ্মপুত্ৰত 2খন ক্ৰুজ শ্বিপ ইয়াত প্ৰদান কৰা হ'ব আৰু ইতিমধ্যে হুগলি কোচিন শ্বিপয়াৰ্ড লিমিটেড কলকাতাত 2খন জাহাজ নিৰ্মাণ কৰি থকা হৈছে। এই 2খন জাহাজৰ দাম হ'ব 250 কোটি টকা। 250 কোটি টকাৰ পৰিমাণৰ এই ধন ব্যয় কৰি পেলাই 2খন জাহাজ কেৱল ডেডিকেটেডলি ব্ৰহ্মপুত্ৰত দিয়া হ'ব। জাৰ্মানৰ আটাইতকৈ লিডিং লজিষ্টিক কোম্পানী ৰেনাছ লজিষ্টিক প্ৰাইভেট লিমিটেড, সেই কোম্পানীটোৱে ইতিমধ্যে 3 মাহ আমাৰ বৰাক, ব্ৰহ্মপুত্ৰ আৰু গংগা অধ্যয়ন কৰি তেখেতসকলে এই কথা আমাক জনালে যে ইয়াত কাৰ্গো ভেচেল অপাৰেট কৰিবলৈ সুবিধা আছে। গতিকে তেখেতসকলে এই বছৰ প্ৰায় 100খন কাৰ্গো ভেচেল মানে বাৰ্জেচ, য'ত নেকি 500 টন, 1000 টন, 2000 টন এই পৰ্যায়লৈকে তেখেতসকলৰ বাৰ্জেচবিলাকত সামগ্ৰী অনা নিয়া কৰিব পৰা ব্যৱস্থা হ'ব। গতিকে তেনেধৰণে তেখেতসকলে 3খন নদীতে আগন্তুক দিনত ব্ৰাজ অপাৰেট কৰিবৰ কাৰণে ইতিমধ্যে ইচ্ছা প্ৰকাশ কৰিছে। আমাৰ যোগেদি বুজাবুজি চুক্তি হৈছে।
অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনি বিগত 2 বছৰত 1000 কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কালি সকলো অংশীদাৰকে ভাৰতীয় সামুদ্ৰিক সপ্তাহৰ কাৰ্যসূচীলৈ আদৰণি জনোৱাৰ লগতে দেশৰ সৰ্ববৃহৎ সামুদ্ৰিক কাৰ্যসূচীৰ অংশ হ'বলৈ আহ্বান জনায়। এই কাৰ্যসূচীত কমেও 100খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি তেওঁ কয়। এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূবৰ জলপথ ব্যৱহাৰ পৰ্যটন খণ্ডৰ প্ৰসাৰৰ দিহা কৰা হ'ব। ইয়াৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলক দেশৰ জল পৰিবহণ খণ্ডৰ বিকাশৰ অংশীদাৰ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ কয়। শ্ৰীসোণোৱালে কয় যে অসমত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ 14খন প্ৰমোদ তৰি চলাচল কৰি আছে। উচ্চতম ন্যায়ালয়ে কালি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়োৱা শিক্ষকসকল টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰিছে। অৱশ্যে সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই ৰায় কাৰ্যকৰী নহয়। যিসকল শিক্ষকৰ চাকৰিৰ কাৰ্যকাল 5 বছৰ বা তাতকৈ কম সময় বাকী আছে তেওঁলোকে টেট উত্তীৰ্ণ নোহোৱাকৈ বাকী সময়খিনি চাকৰি কৰি যাব পাৰিব। অৱশ্যে পদোন্নতি বিচাৰিলে টেট উত্তীৰ্ণ হ'ব লাগিব বুলি কোৱা হৈছে। যিসকল শিক্ষকৰ চাকৰিৰ কাৰ্যকাল 5 বছৰৰ অধিক বাকী আছে তেওঁলোকে 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ হ'ব লাগিব। 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ নহলে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ব আৰু অৱসৰকালীন সা সুবিধা লাভ কৰিব। এই ৰায় শিক্ষা অধিকাৰ আইন কাৰ্যকৰী হোৱাৰ আগে অৰ্থাৎ 2009 চনত শিক্ষক নিযুক্তি লাভ কৰা শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ কালি সামৰণি পৰে। যোৱা নিশা পৰ্যন্ত পোৱা তথ্য অনুসৰি তামোলপুৰত 5টা পৰিষদীয় সমষ্টিৰ বাবে কালি 21গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। দৰঙাজুলি, নাগৰিজুলি আৰু শুক্লাই চেৰফাং সমষ্টিৰ মনোনয়ন পত্ৰ জিলা আয়ুক্ত কাৰ্যালয়ত গ্ৰহণ কৰা হয়। গয়বাৰী আৰু গুৰেশ্বৰ সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ গুৰেশ্বৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত জমা কৰা হয়। কোকৰাঝাৰত 12টা পৰিষদীয় সমষ্টিৰ বাবে মুঠ 129গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। জিলাখনত মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে দতমা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। দেৱৰগাঁও সমষ্টিত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়েও কালি মনোনয়ন পত্ৰ জমা দিয়ে। চিৰাং জিলাত 7টা পৰিষদীয় সমষ্টিত কালি 33গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনত মনোনয়ন দাখিল আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়।
অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হবলগীয়া PTCৰ পৰিষদীয় সাধাৰণ নিৰ্বাচনৰ বাবে কালি অন্তিম দিনা মনোনয়ন পত্ৰ চিৰাং জিলাৰ 7টা সমষ্টিত 33 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে আৰু ইতিমধ্যে জিলাখনত মুঠ 48 গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ 14 নম্বৰ চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত BPFৰ সভাপতি আগ্ৰামা মহিলাৰী প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু 15 নম্বৰ কাজলগাঁও সমষ্টিত প্ৰাক্তন মন্ত্ৰী চন্দন বৰ্মই মনোনয়ন পত্ৰ দাখিল কৰিছে। একেদৰে সকলোৰে বাবে মুকলি 19 নম্বৰ থৰিবাৰী পৰিষদীয় সমষ্টিত বিজনেছ বিধায়ক অজয় কুমাৰ ৰায়ে কালি মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে। আৰু দেখা গৈছে জিলাখনত এইবাৰ কেইবাজনো নেতাই নিজৰ প্ৰাৰ্থিত্ব প্ৰদানৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিছে। এই নিৰ্বাচন পৰিচালনাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে তেওঁলোকৰ প্ৰস্তুতি চলাই নিয়া বুলি আমি জানিব পাৰিছো আৰু পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
বাক্সা জিলাত 6টা সমষ্টিৰ বাবে 61 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰে 45 গৰাকী কালি আৰু 16 গৰাকীয়ে পৰহি মনোনয়ন দাখিল কৰে। অৱশ্যে এতিয়ালৈকে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা সন্দৰ্ভত শেহতীয়া তথ্য পোৱা হোৱা নাই আৰু এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইপিনে এই নিৰ্বাচনৰ বাবে বিজেপি, UPPL, কংগ্ৰেছ, BPFকে ধৰি দলসমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। দলসমূহে জিলাকেইখনত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে সভা সমিতি পাতি ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। ৰাজ্যত শালি খেতিৰ সময়ছোৱাত বৰষুণৰ নাটনিয়ে খেতিয়কক সমস্যাত পেলাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰা অনুসৰি জুনৰ পৰা বৰ্তমানলৈকে ৰাজ্যত 33% বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে। বিভাগটোৱে দিয়া বিগত 3 মাহৰ বৰষুণৰ তথ্য অনুসৰি অসমত স্বাভাৱিকতকৈ 37% বৰষুণৰ পৰিমাণ কম হোৱাৰ লগতে উত্তৰ পূবৰ 2খন ৰাজ্য অৰুণাচল আৰু মেঘালয়ত 43% বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে। গুৱাহাটীৰ বৰজাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি যোৱা 3 মাহত ৰাজ্যৰ 35খন জিলাৰ 25খন জিলাতে এই সময়ছোৱাত স্বাভাৱিকতকৈ কম বৰষুণ হৈছে। বৰপেটা জিলাত আটাইতকৈ কম বৰষুণ হোৱা বুলি কেন্দ্ৰটোৱে প্ৰকাশ কৰিছে। জিলাখনত স্বাভাৱিকতকৈ 54% বৰষুণ কম হোৱাৰ লগতে বজালী 55% আৰু বঙাইগাঁও জিলাত 51% বৰষুণ কম হোৱা বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ আন 22খন জিলাত স্বাভাৱিকতকৈ 20%ৰ পৰা 49% বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে। উল্লেখযোগ্য যে উজনি অসমৰ একমাত্ৰ চৰাইদেউ জিলাতে অতিৰিক্তভাৱে 53% বৰষুণ হোৱা বুলি তথ্যত প্ৰকাশ পাইছে। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰিছে। 1966 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হ'ব। এই অনুষ্ঠানতে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তিপত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ'ব। তদুপৰি 2024-25 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটাও প্ৰদান কৰা হ'ব। অনুষ্ঠানত 2025-26 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা ঘোষণা আৰু ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হ'ব। খেলো ইণ্ডিয়া 2025 বৰ্ষৰ পদক বিজয়ীসকলক আৰ্থিক পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলক বীৰ চিলাৰায় বঁটাও প্ৰদান কৰা হ'ব। ৰাজ্যিক সেৱা আঁচনিৰ বঁটাসমূহো এই অনুষ্ঠানতে বিতৰণ কৰা হ'ব। 17 বছৰ অনূৰ্ধ ছোৱালীৰ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ বিষয়ক গ্ৰন্থও উন্মোচন কৰা হ'ব। ইপিনে ক্ৰীড়াবিদগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। এই অনুসৰি দিৱসৰ মূল কাৰ্যসূচী সামূহিক দৌৰ এইবাৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হৈ ভেটাপাৰা হকী ষ্টেডিয়াম পৰিভ্ৰমণ কৰি পুনৰ সৰুসজাই মূল এথলেটিক ষ্টেডিয়ামত সামৰণি পৰিছে। এই দিৱস সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
আজি অভিৰুচি ক্ৰীড়া দিৱস। এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতিবছৰে ৰাজ্যজুৰি এই অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰি অহা হৈছে। ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা সৰুসজাই ষ্টেডিয়ামৰ পৰা অভিনেত্ৰী বৰষাণী বিষয়ে এক সামূহিক দৌৰৰ শুভাৰম্ভ কৰে। অভিৰুচি ক্ৰীড়া দিৱসৰ ভিন্ন কাৰ্যসূচীৰ লগতে আজি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰা দৌৰবিদ অম্লান বৰগোহাঁই, বক্সাৰ লাভলীনা বৰগোহাঁইকে ধৰি 40 গৰাকী খেলুৱৈক লগতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ 5 গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব।
গোলাঘাট জিলাৰ ফৰকাটিং ক্ৰীড়া সন্থা আৰু বোকাখাট জিলা মাষ্টাৰ্ছ এথলেটিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজি এই দিৱসৰ সমূহীয়া দৌৰ অনুষ্ঠিত হয়। এই দৌৰত বোকাখাট মাষ্টাৰ্ছ এথলেটিক সন্থাৰ লগতে নামদয়াং স্পৰ্টছ ক্লাব আৰু কেইবাটাও ক্ৰীড়ানুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। মঙলদৈত আজি নৰ্থ মঙলদৈ ক্লাবৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বক্সিং খেলুৱৈ যমুনা বড়ো, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ ক্ৰীড়াবিদ বিশাল ভৰদ্বাজ আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন ফুটবল, কাবাডী আৰু খো খো খেলুৱৈ তথা ক্ৰীড়া সংগঠক গণেশ দত্তক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে সমূহীয়া দৌৰ ফ্লেগ অফ কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে গাখীৰৰ প্ৰটিন আৰু থাইমিনৰ পৰা এটা নতুন সংবেদক বিকশিত কৰিবলৈ সমৰ্থ হৈছে। এই নতুন সংবেদকে পানীত পাৰা আৰু ট্ৰেছ'চাইক্লিন এণ্টিবায়টিকৰ প্ৰদূষণ চিনাক্ত কৰিব পাৰিব। ৰসায়ন বিভাগৰ অধ্যাপক লালমোহন কুণ্ডুৰ নেতৃত্বত গৱেষক পল্লৱী পল আৰু অনুষ্কা চক্ৰৱৰ্তীৰ সহযোগত এই নতুন সংবেদক বিকশিত কৰিবলৈ সমৰ্থ হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 89.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 103.4 MHz, আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা 101.5 MHz লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 MHz আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
নয়ডাত ছেমিকন সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডনাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনাই কয় যে ভাৰত বিশ্বৰ তৃতীয় অৰ্থনীতি হোৱাৰ সঠিক পথেৰে আগুৱাইছে। অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে এই বাতৰি প্ৰকাশ কৰিছে। GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত চিকিৎসকসহ 7 গৰাকী স্বাস্থ্যকৰ্মীক নিলম্বন কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত শীৰ্ষস্থান দিছে। 2027 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত 2খন ক্ৰুজ জাহাজ মুকলি কৰা হ'ব। 250 কোটি টকা ব্যয়েৰে জাহাজ দুখন কলকাতাত নিৰ্মাণ কৰি থকা হৈছে। ভাৰত সামুদ্ৰিক সপ্তাহ 2025ৰ ৰোড শ্বত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰিছে। এয়া দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু হস্ত অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত জনগোষ্ঠীটোৰ 6টাকৈ সংগঠনে কালি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাতৰি জনজাতিকৰণৰ চাপ বৃদ্ধি দিছপুৰলৈ শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক আশালীন মন্তব্য কৰাক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ RJDয়ে মোৰ মাকেই নহয় বৰং দেশৰ সকলো মাতৃকে গালি পাৰিছে। দ্য টাইমছ অব ইণ্ডিয়া কাকতে এই বাতৰিক গুৰুত্ব দিছে। একেটা বাতৰিৰে দৈনিক জনমভূমি কাকতৰ শিৰোনাম, মাতৃক গালি পৰাক লৈ প্ৰধানমন্ত্ৰীৰ আৱেগিক প্ৰতিক্ৰিয়া। শাৰদীয় দুৰ্গা পূজাক কেন্দ্ৰ কৰি বিলবেশ্বৰ দেৱালয়ত 50টাৰো অধিক মহ বলৰ প্ৰস্তুতি চলাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে চুদানত হোৱা ভয়ংকৰ ভূমিস্খলনত এখন গাঁও বোকাত পোত যোৱাৰ লগতে সহস্ৰাধিকৰ মৃত্যু হোৱাৰ বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দীৰ্ঘদিন ধৰি ধন আদায় নিদিয়াৰ অভিযোগত জল জীৱন মিছনৰ ঠিকাদাৰসকলে প্ৰতিবাদ কৰাৰ বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া হওক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 6 ছেপ্টেম্বৰ শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ডঃ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ডঃ দীনেশ বৈশ্য, বিশিষ্ট নিবন্ধকাৰ ডঃ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ কৰাৰপুৰ 2 নম্বৰ ৰাজ্যিক ঘাইপথত থকা বেকিনৈ দলঙৰ পশ্চিম দিশত কালি খহনীয়াই গুৰুত্বৰূপ ধাৰণ কৰে। কালি বিয়লি দলংখনৰ পশ্চিম দিশৰ ঘাইপথৰ অংশ নদীৰ বুকুত খহি পৰাৰ লগে লগে ৰাইজৰ মাজত হোৱা দোৱা লাগে। খহনি আৰম্ভ হোৱাৰ পাছতে জলসম্পদ বিভাগে জিঅ' বেগৰ জৰিয়তে প্ৰতিৰোধৰ কাম আৰম্ভ কৰে আৰু নিশাও এই কাম কৰা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বিয়লি আৰু সন্ধিয়াৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। 2027 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত 2খন প্ৰমোদ তৰি চলাচল কৰোৱা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়োৱা শিক্ষকসকল টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। 22 ছেপ্টেম্বৰত হ'বলগীয়া BTC নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ সামৰণি। বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ। বিগত 3 মাহত ৰাজ্যত 33% বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্যত প্ৰকাশ। আৰু অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন। বিভিন্ন জিলাত অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।